এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। বিগত 11 বছৰত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বাবে 5,50,000 কোটি টকাৰো অধিক ধন আবণ্টন দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কাৰ্যসূচী। মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা। সংস্কৃতিৰ বিনিময় ভিন্ন দেশৰ জনসাধাৰণৰ মাজত যোগসূত্ৰ বুলি কলম্বোৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক ডঃ অংকুৰণ দত্তৰ দৃষ্টিপাতত প্ৰকাশ। আৰু টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। দিনজোৰা ভ্ৰমণসূচীৰে কালি অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিব্ৰুগড় জিলাৰ মৰাণৰ ঘাইপথত জৰুৰীকালীন অৱস্থাত বিমান উৰণ অৱতৰণ কৰিব পৰাকৈ বিশেষভাৱে বিকশাই তোলা অৱতৰণ ক্ষেত্ৰ মুকলি কৰে। তেওঁ লগতে Su-30, ৰাফেল, তেজছ যুঁজাৰু বিমানৰ লগতে হাৰকিউলিছ আৰু এণ্টনভ AN-32 পৰিবহণ বিমানৰ অৱতৰণ আৰু উৰণ কৌশল প্ৰত্যক্ষ কৰে। প্ৰায় 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ অৱতৰণ ক্ষেত্ৰ উত্তৰ পূবৰ প্ৰথমখন জৰুৰীকালীন ক্ষেত্ৰ। যুদ্ধ অথবা যিকোনো জৰুৰীকালীন অৱস্থাত পৰম্পৰাগত বিমান বন্দৰসমূহ অচল হৈ পৰিলে এই বিকল্প অৱতৰণ ক্ষেত্ৰ সেনাবাহিনীৰ বাবে ফলপ্ৰসূ হ'ব। প্ৰধানমন্ত্ৰীয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতুখন মুকলি কৰে। 3,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা এই 1.24 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনে উত্তৰ গুৱাহাটীত থকা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান তথা সাংস্কৃতিক স্থানসমূহলৈ যাতায়াত সুচল কৰি তোলাৰ লগতে উত্তৰ গুৱাহাটীক মহানগৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিব। কামৰূপ জিলাৰ আমিনগাঁৱত কালি উত্তৰ পূবৰ প্ৰথম আৰু দেশৰ পঞ্চমটো ডাটা চেণ্টাৰ প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীৰ পৰা ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্বোধন কৰে। এই ডাটা চেণ্টাৰত দেশৰ সকলো দৰকাৰী তথ্য সুৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পাছতে খানাপাৰাত আয়োজিত দলৰ বুথ বিজয় সংকল্প সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 11 বছৰত বিজেপি নেতৃত্বাধীন NDA চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে যোৱা 11 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ বাবে 5,50,000 কোটি টকাৰো অধিক ধন আবণ্টন দিয়া হৈছে আৰু অঞ্চলটোত এই সময়ছোৱাত আন্তঃগাঁথনি খণ্ডত অভূতপূৰ্ব উন্নয়ন পৰিলক্ষিত হৈছে।
कि अब सेमीकंडक्टर सेक्टर में तेजी से काम कर रहा है और असम इस सेक्टर में भी ग्रोथ इंजन बन रहा है और वो दिन दूर नहीं जब असम की चाय की तरह ही असम में बनी चिप्स की भी पूरी दुनिया में चर्चा होगी। चाय से लेकर के चिप्स तक असम की विकास यात्रा दिखाई दे।
2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাসমূহ আজি বিয়লি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হ'ব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰায়ো অনুষ্ঠানত ভাগ ল'ব। এইবেলি বেলকনিত ভগৱান ছবিখনে 2020 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা আৰু ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই ব্ৰজেন বৰা শ্ৰেষ্ঠ পৰিচালক বঁটা লাভ কৰিছে। শব্দ নিশব্দ কোলাহল ছবিখনক 2021 বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ হিচাপে ঘোষণা কৰা হৈছে। ধনজিত দাসে 2021 বৰ্ষৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে। শংকুৰ আস্কৰ আৰু জুবলি বৰুৱালৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা আৰু ৰাজদীপলৈ শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা আগবঢ়োৱা হৈছে। শ্ৰেষ্ঠ অভিনেতাৰ বঁটা হৰিশ খান্না আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা মন্দাকিনী গোস্বামীয়ে লাভ কৰিছে। এই বঁটাত থাকিব 1খন প্ৰশস্তি পত্ৰৰ লগতে 50,000 টকাৰ পৰা 2,00,000 টকাকৈ পুৰস্কাৰ। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে কাইলৈ 3দিনীয়া ভ্ৰমণসূচীৰে নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল অসমলৈ আহিব। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত আহিবলগীয়া দলটোৱে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ সৈতে আলোচনাত মিলিত হ'ব আৰু বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব। দলটোৱে পৰহিলৈ বিভিন্ন ৰাজনৈতিক দলৰ সৈতে নিৰ্বাচনৰ বিভিন্ন বিষয় লৈ আলোচনা কৰিব। দলটোৱে 18 ফেব্ৰুৱাৰীত ৰাজ্যৰ 100গৰাকী বুথ পৰ্যায়ৰ বিষয়াৰ সৈতেও মত বিনিময় কৰিব। তদুপৰি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও নিৰ্বাচন আয়োগৰ দলটো আলোচনাত মিলিত হ'ব। সেইদিনা বিয়লি দলটোৱে এখন সংবাদমেল সম্বোধন কৰিব। মহাশিৱৰাত্ৰি উপলক্ষে আজি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা কৰা হ'ব। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ, পামহীৰ ভীমা শংকৰ মন্দিৰ, সোমনাথ মন্দিৰ, নগাঁৱৰ মৃত্যুঞ্জয় মন্দিৰ, নেঘেৰী টিঙকে ধৰি বিভিন্ন স্থানত আজি যথাৰীতি নীতিৰে আছুতোছৰ আৰাধনা কৰা হ'ব। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌল প্ৰাংগণত মহাশিৱৰাত্ৰি পূজা কালিৰে পৰা পাঁচদিনীয়া মেলাৰ আয়োজন কৰা হৈছে। মহাদেৱৰ পূজা অৰ্চনাৰ বাবে শিৱদৌলত আজি পুৱাৰে পৰা অগণন ভক্তৰ আগমন ঘটিছে। জিলা প্ৰশাসনে জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি পূজা নিয়াৰিকৈ পৰিচালনাৰ বাবে সকলো ব্যৱস্থা লৈছে। শিৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো বৃহৎ মেলাৰ আয়োজন কৰা হৈছে। মেলাত 500ৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠানে অংশ লৈছে বুলি আমাৰ সংবাদদাতাই প্ৰকাশ কৰিছে। শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে কাইলৈ স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। শিৱসাগৰত শিৱৰাত্ৰি পালন সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা মুজাহিদ আলী।
শিৱসাগৰৰ ইতিহাস প্ৰসিদ্ধ শিৱদৌল চৌহদত কালিৰে পৰা শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা আৰু মেলা আৰম্ভ হৈছে। পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই মহাশিৱৰাত্ৰি পূজা আৰু মেলাৰ কালি সন্ধিয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত নিৰ্মাণ কৰা শিৱদৌলত বুৰঞ্জীয়ে ঢুকি পোৱা দিনৰ পৰা অনুষ্ঠিত হৈছে শিৱ পূজা আৰু আৰাধনাৰ এই উৎসৱ। বিগত বছৰবোৰৰ দৰে এইবাৰো ব্যাপক উলহ মালহৰে আৰু পৰম্পৰাগত ৰীতি নীতিৰে পালন কৰা হৈছে আৰু এই উৎসৱক কেন্দ্ৰ কৰি কালিৰে পৰা শিৱদৌল চৌহদত ব্যাপক জনসমাগম দেখা গৈছে আৰু আজি পুৱা 5 বজাৰ পৰা শিৱদৌলৰ মুখ্য দুৱাৰ খুলি দিয়া হৈছে আৰু ইয়াৰ পাছৰ পৰাই যথেষ্ট সংখ্যক লোকে আহি শিৱদৌলত পূজা অৰ্চনা কৰিবৰ কাৰণে হাতত বেলপাত আৰু অন্যান্য নৈবদ্য লৈ শিৱদৌল চৌহদলৈ আহিছে। আৰু এটা কথা ক'ব লাগিব যে শিৱসাগৰৰ শিৱৰাত্ৰি উৎসৱৰ লগত এখন ডাঙৰ মেলাৰ আয়োজন কৰা হয়। এইবাৰৰ মেলাত বিভিন্ন স্থানৰ 500ৰো অধিক ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰিছে।
তিনিচুকীয়া নগৰৰ মাকুম পথত থকা শিৱথান বৰডুবিৰ টিলিঙা মন্দিৰতো শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাতো শিৱৰাত্ৰি পূজা ধৰ্মীয় ৰীতি নীতিৰে আৰম্ভ হৈছে। ডিব্ৰুগড় মহানগৰৰ পাঁচআলিত থকা শিৱ মন্দিৰ, চৌকিডিঙি শ্মশানত থকা শিৱ মন্দিৰকে ধৰি বিভিন্ন অঞ্চলত শিৱৰাত্ৰি পালন কৰা হৈছে। নগাঁও জিলাৰ সাৰ্বজনীন শিৱ মন্দিৰতো শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে। নগাঁও চহৰৰ মালভোগ বাবা আশ্ৰম শিৱ মন্দিৰ, কলংপাৰ শিৱ মন্দিৰৰ উপৰি অন্যান্য স্থানত শিৱৰাত্ৰি পূজাৰ আয়োজন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত থকা শিৱ মন্দিৰসমূহত আজি পুৱাৰে পৰা বন্তি ধূপ ধূনা নৈবদ্যৰে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী লংকেশ্বৰ ধামত আজি শিৱ চতুৰ্দশী তিথিৰ সৈতে সংগতি ৰাখি মহাশিৱৰাত্ৰি পূজা আৰু মহামেলা উৎসৱৰ আয়োজন কৰা হৈছে। শিৱৰাত্ৰিৰ সৈতে সংগতি ৰাখি বৰাক উপত্যকাৰ প্ৰাচীন শৈৱতীৰ্থ ভুৱন তীৰ্থক্ষেত্ৰত ভুৱন মেলা আৰম্ভ হৈছে। শিৱৰাত্ৰিৰ পৰম্পৰা হিচাপে অসংখ্য তীৰ্থযাত্ৰীয়ে ভুৱন পাহাৰ বগাবলৈ আৰম্ভ কৰিছে। কাছাৰ জিলা প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰক্ষী প্ৰশাসনৰ উদ্যোগত এটা অস্থায়ী নিয়ন্ত্ৰণ কক্ষ মুকলি কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত শিৱ পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। জিলাখনৰ ঐতিহাসিক পাগলাৰ টেক শিৱ মন্দিৰত কালিৰে পৰা বিস্তৃত কাৰ্যসূচীৰে শিৱ পূজাৰ আয়োজন কৰা হৈছে। কালি অধিৱেশৰ জৰিয়তে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। প্ৰবাদ অনুসৰি চান্দ সদাগৰৰ দিনৰ পৰা এই মন্দিৰত শিৱ পূজা চলি আহিছে। বজালী জিলাৰ কালদিয়া নদীৰ পাৰত থকা প্ৰায় 213 বছৰ পুৰণি বটব বৃক্ষৰ তলত থকা শিৱথানত অঞ্চলটোৰ ৰাইজে শিৱৰাত্ৰিৰ উপলক্ষে পূজা অৰ্চনাৰ আয়োজন কৰিছে। ভাষা, সংস্কৃতি আৰু ঐতিহ্যৰ বিনিময়ে ভিন্ন দেশৰ জনসাধাৰণৰ মাজত সমন্বয়ৰ শক্তিশালী সেতু গঢ়িব পাৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কালিৰ দৃষ্টিপাত অনুষ্ঠানত শ্ৰীলংকাৰ কলম্বোৰ ভাৰতীয় উচ্চায়োগত থকা স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰববী অধ্যাপক ডঃ অংকুৰণ দত্তই এই বিষয়ে প্ৰকাশ কৰে। ডঃ দত্তই শ্ৰীলংকাত থকাৰ সময়ছোৱাত অসমৰ বিহু, শংকৰ জন্মোৎসৱ, যোগ দিৱসকে ধৰি বিভিন্ন কাৰ্যসূচী উদযাপনৰ বিষয়ে উল্লেখ কৰে। তেওঁ গুৰু দুজনৰ অমূল্য সৃষ্টি বৰগীতক সিংহলী ভাষালৈ কৰা অনুবাদৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। তদুপৰি দেশখনত আয়ুৰ্বেদ বিভাগৰ সহযোগত একেদিনাই 119টা অনুষ্ঠান আয়োজনৰ অভিজ্ঞতাৰ বিষয়ে তেওঁ উল্লেখ কৰে।
অলপমান সৃষ্টিমূলক কাম আমি কৰিব পাৰোঁ। তেতিয়া মোৰ হঠাৎ মনলৈ প্ৰথম আহিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক আমি সদায় আমি কৈ থাকোঁ, আমি বিশ্ব দৰবাৰলৈ উলিয়াই নিয়াৰ কথা আমি সদায় কৈ থাকোঁ, কিন্তু কাৰ্যত আমি ক'ৰবাত গৈ পেলাই আমি নিজৰ মাজতেই সীমাবদ্ধ কৰি ৰাখোঁ, যাৰ কাৰণে আমাৰ ভাৰততেই আনকি মহাপুৰুষ দুজনক চিনি বহুতে নাপায়। সেই ক্ষেত্ৰত মই প্ৰথম সেই কামটোৱে আৰম্ভ কৰিছিলোঁ যে নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা, সেই বৰগীতটি আমি সিংহলী ভাষালৈ অনুবাদ কৰিছিলোঁ আৰু মোৰ ক'ৰবাত ভাল লাগে 500 বছৰত নোহোৱা কাম এটা আমি প্ৰথম কৰিবলৈ সক্ষম হৈছিলোঁ, এটা বিদেশী ভাষাত অনুবাদ কৰা। আৰু সেইটো তাৰ পিছৰ সময়ছোৱা আমি উঠৰে উঠ বাপু গোপালহে, যিহেতু মহাপুৰুষ দুয়োজনাৰ এটি এটি বৰগীত আমি অনুবাদ কৰিছিলোঁ। ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো আমি তামিল আৰু সিংহলী দুয়োটা ভাষালৈ আমি অনুবাদ কৰি গোৱাইছিলোঁ আৰু যিটো পিছলৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মন কী বাত অনুষ্ঠানত দুয়োটা গীত বজাইছিলে ছেপ্টেম্বৰ মাহত, গতিকে সেইটো মোৰ কাৰণে খুব এটা মনত থকা কথা।
ডঃ দত্তই শ্ৰীলংকাৰ অৰ্থনৈতিক সংকটৰ পাছত দেখা দিয়া ৰাজনৈতিক উত্থানৰ ছবি আৰু দেশখনৰ জনসাধাৰণৰ জীৱন চৰ্যাৰ বিষয়ে আলোকপাত কৰে। ইয়াৰ পূৰ্বে তেতিয়াৰ কটন কলেজৰ পৰা বিশ্বভাৰতীত অধ্যয়ন কৰিবলৈ যোৱাৰ পাছতে অসমৰ সংবাদ মাধ্যমত লিখা শান্তি নিকেতনৰ চিঠি, বাউল দৰ্শনৰ প্ৰতি তেওঁৰ আকৰ্ষণ আৰু পৰৱৰ্তী সময়ত বাউলক লৈ তথ্যচিত্ৰ প্ৰস্তুতকৰণৰ বিষয়ে তেওঁ জানিবলৈ দিয়ে। লগতে কটন কলেজত গণসংযোগ বিভাগৰ পাঠ্যক্ৰম শুভাৰম্ভ কৰাৰ প্ৰসংগ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা হিচাপে যোগদান, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগ মুকলি তথা উত্তৰ পূবৰ প্ৰথমটো সামূহিক অনাতাঁৰ সেৱা জ্ঞান তৰংগৰ শুভাৰম্ভকে ধৰি বিভিন্ন অভিজ্ঞতাৰ বিষয়ে তেওঁ প্ৰকাশ কৰে। নতুন দিল্লীৰ কমনৱেলথ অব লাৰ্ণিং শাখাত কৰ্মৰত অৱস্থাত বিভিন্ন দেশৰ সৈতে কাম কৰি লাভ কৰা অভূতপূৰ্ব স্মৃতিৰ বিষয়ে তেওঁ অৱগত কৰে। কটন কলেজত গণসংযোগৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ পাছত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে সান্নিধ্যৰ কথা সুঁৱৰি তেওঁ এনেদৰে কয়।
আপোনাৰ জীৱনজোৰা সাধনা এই অনাতাঁৰৰ লগত আৰু ভাৰতীয় তথ্য সেৱাৰ লগত যি আপোনাৰ অৱদান, সেই অৱদান সদায় চিৰস্মৰণীয় হৈ ৰ'ব।
আই চি চি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। দুয়োটা দলে এই খেলখনত জয়লাভ কৰি প্ৰতিযোগিতাত জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ চেষ্টা চলাব। দুয়োটা দলে বৰ্তমানলৈকে 2খনকৈ খেল খেলি 4 পইণ্টকৈ অৰ্জন কৰিছে। প্ৰতিযোগিতাত আজি 11 বজাত মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া অন্য এখন খেলত ৱেষ্ট ইণ্ডিজ নেপালৰ সন্মুখীন হ'ব। একেদৰে বিয়লি 3 বজাত চেন্নাইৰ এম এছ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় মহিলা ক্ৰিকেট দল আজি ছিডনীত হ'বলগীয়া 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ 1:45 অনুষ্ঠিত হ'ব। শৃংখলাত হৰমনপ্ৰীত কৌৰে ভাৰতীয় দলৰ নেতৃত্ব বহন কৰিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অংকুৰ জ্যোতি শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
এদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰণত ELF সুবিধাৰ উদ্বোধন, গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু উদ্বোধন আৰু খানাবাৰ এটা ৰাজনৈতিক কাৰ্যসূচীত ভাগ লোৱাৰ বাতৰিক গুৱাহাটীৰ পৰা আজি প্ৰকাশিত আটাইকেইখন কাকতে আলোকচিত্ৰসহ ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসম ৰাজ্যিক বিজেপিয়ে সামাজিক মাধ্যমত আপলোড কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পইণ্ট ব্লেংক ভিডিঅ'ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাখিল কৰা আবেদনৰ উচ্চতম ন্যায়ালয়ে কাইলৈ শুনানি গ্ৰহণ কৰিব। এই বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। 17 ফেব্ৰুৱাৰীত ৰাজ্য চৰকাৰে পুনৰ 1,000 কোটি টকাৰ ঋণ ল'ব। এই বাতৰিটো দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। NDA পুনৰ শাসনলৈ আহিলে ব্ৰহ্মপুত্ৰ নদীত বিমান অৱতৰণ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰা এটা মন্তব্যক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। BNP নেতা তাৰিক ৰহমানে সোমবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলগীয়া অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমন্ত্ৰণ জনাইছে। এই বাতৰিটো আমাৰ অসম আৰু দৈনিক জনভূমি কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক তৰেণ বড়োৰ দেহাৱসানৰ বাতৰিটো প্ৰায় আটাইকেইখন কাকতে আলোকচিত্ৰ সহকাৰে প্ৰকাশ কৰিছে। এতিয়া পুনৰ বাতৰিৰ মাজলৈ।
ধন্যবাদ অংকুৰ। নগাঁৱৰ বন্যপ্ৰাণী সংমণ্ডল তথা লাওখোৱা আৰু বুঢ়া চাপৰি অভয়াৰণ্য কৰ্তৃপক্ষৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত শিমলু উৎসৱৰ আজি সামৰণি পৰিব। ফাগুন ওহাৰ লগে লগে ৰঙা শিমলুৱে অভয়াৰণ্যখন ৰঙীন কৰি তোলাৰ সময়তে এই উৎসৱৰ আয়োজন কৰা হৈছে। তৃতীয়বাৰৰ বাবে আয়োজিত এই উৎসৱে লাওখোৱা বুঢ়া চাপৰিৰ প্ৰাকৃতিক সৌন্দৰ্যক বিশ্ববাসীৰ মাজত চিনাকি কৰি দিয়াৰ লক্ষ্যৰে উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত হৈছে। স্থানীয় লোক আৰু পৰ্যটকৰ বাবে মাৰাথন আৰু চাইক্লিং প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিমলু উৎসৱৰ আনন্দ ল'বলৈ বহু পৰ্যটকৰ অভয়াৰণ্যখনলৈ আগমন হৈছে। বন বিভাগৰ কঠোৰ নিৰীক্ষণ আৰু উচ্ছেদ অভিযানৰ পাছতে লাওখোৱা আৰু বুঢ়া চাপৰিৰ জৈৱ বৈচিত্ৰ অধিক সমৃদ্ধ হ'ব বুলি বন বিভাগে আশা প্ৰকাশ কৰিছে। অহা 18-21 ফেব্ৰুৱাৰীলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তৰ্জাতিক সাহিত্য মহোৎসৱ অনুষ্ঠিত হ'ব। বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু ফৰাম ফৰ কালচাৰ আৰ্টছ আৰু লিটাৰেচাৰৰ সহযোগত হ'বলগীয়া এই 4-দিনীয়া আন্তৰ্জাতিক সাহিত্য মহোৎসৱত দেশ বিদেশৰ বিশিষ্ট সাহিত্যিক, গৱেষক, প্ৰকাশক আদিয়ে অংশগ্ৰহণ কৰিব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 30 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বিগত 11 বছৰত অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ বাবে 5,50,000 কোটি টকাৰো অধিক ধন আবণ্টন দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি 2020-21 বৰ্ষৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান কাৰ্যসূচী। মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেৱাদিদেৱ মহাদেৱৰ আৰাধনা। সংস্কৃতিৰ বিনিময় ভিন্ন দেশৰ জনসাধাৰণৰ মাজত যোগসূত্ৰ বুলি কলম্বোৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাক্তন সঞ্চালক ডঃ অংকুৰণ দত্তৰ আকাশবাণীৰ দৃষ্টিপাতত প্ৰকাশ। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰত আৰু পাকিস্তান মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।